وَلَكُمْ نِصْفُ مَا تَرَكَ أَزْوَاجُكُمْ إِنْ لَمْ يَكُنْ لَهُنَّ وَلَدٌ فَإِنْ كَانَ لَهُنَّ وَلَدٌ فَلَكُمُ الرُّبُعُ مِمَّا تَرَكْنَ مِنْ بَعْدِ وَصِيَّةٍ يُوصِينَ بِهَا أَوْ دَيْنٍ وَلَهُنَّ الرُّبُعُ مِمَّا تَرَكْتُمْ إِنْ لَمْ يَكُنْ لَكُمْ وَلَدٌ فَإِنْ كَانَ لَكُمْ وَلَدٌ فَلَهُنَّ الثُّمُنُ مِمَّا تَرَكْتُمْ مِنْ بَعْدِ وَصِيَّةٍ تُوصُونَ بِهَا أَوْ دَيْنٍ وَإِنْ كَانَ رَجُلٌ يُورَثُ كَلَالَةً أَوْ امْرَأَةٌ وَلَهُ أَخٌ أَوْ أُخْتٌ فَلِكُلِّ وَاحِدٍ مِنْهُمَا السُّدُسُ فَإِنْ كَانُوا أَكْثَرَ مِنْ ذَلِكَ فَهُمْ شُرَكَاءُ فِي الثُّلُثِ مِنْ بَعْدِ وَصِيَّةٍ يُوصَى بِهَا أَوْ دَيْنٍ غَيْرَ مُضَارٍّ وَصِيَّةً مِنَ اللَّهِ وَاللَّهُ عَلِيمٌ حَلِيمٌ
তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকে লাভ কৰিবা যদিহে সিহঁতৰ কোনো সন্তান নাথাকে কিন্তু সিহঁতৰ সন্তান থাকিলে তোমালোকে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ লাভ কৰিবা ওচিয়ত পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত এইদৰে তোমালোকৰ সন্তান নাথাকিলে সিহঁতে লাভ কৰিব তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ আনহাতে তোমালোকৰ সন্তান থাকিলে সিহঁতে লাভ কৰিব তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ তোমালোকে যি ওচিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত যদি কোনো পুৰুষ অথবা নাৰীৰ পিতৃ মাতৃ অথবা সন্তান সন্ততি নাথাকে আৰু যদি কেৱল তাৰ এজন ককায়েক বা ভায়েক অথবা এজনী বায়েক ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰ অংশ হ'ব ছয় ভাগৰ এভাগ আনহাতে সিহঁত ইয়াৰ অধিক হ'লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ'ব এইবোৰ বণ্টন হ'ব কাৰো ক্ষতি নকৰাকৈ ওচিয়ত পূৰণ কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত এইটো হৈছে আল্লাহৰ নিৰ্দেশ আৰু আল্লাহ সৰ্বজ্ঞ সহনশীল